لا تحسبن الذين يفرحون بما أتوا ويحبون أن يحمدوا بما لم يفعلوا فلا تحسبنهم بمفازة من العذاب ولهم عذاب أليم.
যিসকলে নিজৰ কৃতকৰ্মক লৈ আনন্দ প্ৰকাশ কৰে আৰু যিটো কাম নিজে কৰা নাই তেনেকুৱা কামৰ বাবে প্ৰশংসিত হ'বলৈ ভাল পায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে সিহঁতে শাস্তিৰ পৰা মুক্তি পাব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।